নিশা ভাববাদী পুস্তক এক অধ্যায়। ইহুদাৰ ৰজা জোথম, আহস আৰু হিজকিয়া ৰাজত্বৰ সময়ত চমৰীয়া আৰু জিৰচালেমৰ বিষয়ে দৰ্শনত পোৱা মুৰিষ্টিয়া মিখালৈ অহা জিহুৱাৰ বাক্য। চমৰীয়া আৰু জিৰচালেমৰ ভাবি দণ্ড, মিখাৰ বিলাপ। হে লোকসকল, সকলোৱে শুনক, হে পৃথিৱী আৰু তাত থকা সকলোৱে শুনক, প্ৰভু জিহুৱা নিজৰ পবিত্ৰ মন্দিৰৰ পৰা আপোনালোকৰ বিৰুদ্ধে সাক্ষী হওক। চাওক, জিহুৱা নিজৰ স্থানৰ পৰা ওলাই আহিছে, তেওঁ নামি আহিব আৰু পৃথিৱীত থকা মূৰ্তি পূজা কৰা মন্দিৰবোৰ ধ্বংস কৰিব। জুই তাপত মম গলাৰ দৰে পৰ্বতবোৰ তেওঁৰ আগত পমি যাব। এঢলীয়া ঠাইৰ পৰা যেনেকৈ পানী ঢালিলে তললৈ বৈ যায়, তেনেকৈ তেওঁ আগত উপত্যকাবোৰ ভাঙি ছিন্ন ভিন্ন হৈ যাব। জাকুবৰ বিদ্ৰোহ আৰু ইজৰাইলৰ বংশৰ পাপৰ কাৰণেই এই সকলো হ'ব। জাকুবৰ বিদ্ৰোহৰ কাৰণ কি আছিল? চমৰীয়া নহয়নে? যিহুদাৰ মন্দিৰবোৰৰ কাৰণে কি? জিৰচালেম নহয়নে? মই পথাৰত চমৰীয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে ধ্বংস স্তূপ কৰিম। মই তেওঁ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম। মই তেওঁ ভৃত্তিমূল অনাবৃত কৰিম। তেওঁৰ সকলো কটা মূৰ্তিবোৰ ভাঙি দুখৰ দুখৰ কৰা হ'ব আৰু তেওঁ সকলো উপহাৰ জুইৰে পোৰা যাব। তেওঁ সকলো প্ৰতিমাবোৰ মই উচ্ছন্ন কৰিম, কাৰণ তেওঁ বেচাবৃত্তিৰ পৰা সেই সকলো উপহাৰৰ গোটাইছিল আৰু বেচাই পৰিশোধ কৰাৰ দৰে তেওঁলোকে ঘূৰাই দিব। এইকাৰণে মই বিলাপ আৰু ক্ৰন্দন কৰি চিঞৰিম। মই খালী ভৰি আৰু বিবস্ত হৈ যাম। মই শিয়ালৰ দৰে চিঞৰিম আৰু ফেঁচাৰ দৰে শোক প্ৰকাশ কৰিম। তেওঁ ঘাঁবোৰ সুস্থ হ'ব নোৱাৰাৰ কাৰণে সেইবোৰ যিহুদালৈকে আহিল। সেই ঘাঁবোৰ জিৰচালেমলৈ মোৰ লোকসকলৰ দুৱাৰলৈ আহি পালে। গাত নগৰত এই বিষয়ে নকবা আৰু একেবাৰে নাকান্দিবা। বৈতলি অফ্ৰাত মই নিজকে ধূলিত বাগৰাম। বিবস্ত আৰু লজ্জিত হৈ চাফিৰৰ নিবাসীসকলৰ মাজেৰে যোৱা চাননৰ নিবাসীসকল বাহিৰলৈ ওলাই নাহিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ বঞ্চিত কৰাৰ বাবে বৈত এছেলে বিলাপ কৰিলে, কাৰণ মাৰুত নিবাসীসকলে শুভ সম্বাদৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু জিৰচালেমৰ দুৱাৰলৈ জিহুৱাৰ পৰা দুৰ্যোগ নামি আহিল। লাখিছ নিবাসীসকলৰ ঘোঁৰাৰ দলত ৰথ লগোৱা চিউন জীয়াৰীৰ বাবে লাখিছেই পাপৰ আৰম্ভণ, কিয়নো ইজৰাইলৰ অধৰ্ম কাৰ্যবোৰ তোমাৰ মাজত পোৱা গ'ল। সেয়েহে আপুনি মুৰেশত গতক বিদায় উপহাৰ দিব। ইজৰাইলৰ ৰজাসকলক অকজীৱৰ নগৰে নিৰাশ কৰিব। মাৰেচা নিবাসীসকলক মই আপোনাৰ ওচৰলৈ আনিম, তাৰে এজনে আপোনাৰ অধিকাৰ ল'ব। ইজৰাইলৰ মুখ্য লোকসকল অদুল্লমৰ গুহালৈকে যাব। চুলি কাটক আৰু মূৰ খুৱাওক। যি সন্তানসকলৰ কাৰণে আপুনি আনন্দ কৰে, ঈগল চৰাইৰ দৰে নিজকে কপা কৰক, কাৰণ আপোনাৰ সন্তানসকল আপোনাৰ পৰা বহিষ্কৃত হ'ব।